এয়া আকাশবাণী। বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি নতুন দিল্লীৰ য়শোভূমিত ছেমিকন ইণ্ডিয়া 2025ৰ শুভাৰম্ভ কৰে। ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱং তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে আজি বিয়লি ভাৰতত উপস্থিত হ'ব। চতুৰ্দশ নাগালেণ্ড বিধানসভাৰ সপ্তদশ অধিৱেশন আজিৰে পৰা আৰম্ভ হৈছে। জম্মু কাশ্মীৰৰ বৈষ্ণোদেৱী যাত্ৰা একেৰাহে অষ্টম দিনৰ বাবে স্থগিত ৰখা হৈছে। আৰু ছুদানৰ পশ্চিম দাফুৱা অঞ্চলত সংঘটিত ভয়ংকৰ ভূমিস্খলনত 1000তকৈও অধিক লোকৰ মৃত্যু হৈছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি নতুন দিল্লীৰ য়শোভূমিত ছেমিকন ইণ্ডিয়া 2025ৰ শুভাৰম্ভ কৰে। ভাৰতৰ ছেমিকন কণ্ডাক্টৰ পৰিৱেশতন্ত্ৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আৰম্ভ হোৱা তিনিদিনীয়া এই অধিৱেশনখনে শক্তিশালী, স্থিতিস্থাপক আৰু বহনক্ষম ছেমিকন কণ্ডাক্টৰৰ লগতে পৰিৱেশতন্ত্ৰ অধিক উন্নত ধৰণেৰে গঢ়ি তোলাৰ ওপৰত জোৰ দিব। অধিৱেশনখনত ছেমিকন ইণ্ডিয়া কাৰ্যপ্ৰণালী, উন্নত পদ্ধতিৰ নিৰ্মাণ প্ৰণালী, গৱেষণাৰ ক্ষেত্ৰত নতুন উদ্ভাৱন আৰু বিকাশ তথা কৃত্ৰিম বুদ্ধিমত্তা, বিনিয়োগৰ সুযোগ, ৰাজ্যিক স্তৰত নীতি ব্যৱস্থাপনা আৰু আন বহুতো দিশ সামৰি লোৱা হ'ব। উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি বিভাগৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে ভাৰতে আৰম্ভ কৰা এই ছেমিকণ্ডাক্টৰৰ অভিযানৰ বাবে এতিয়াৰে পৰা সমগ্ৰ পৃথিৱীয়ে ভাৰতক শক্তিশালী ৰূপত চিনি পাবলৈ সক্ষম হৈছে আৰু ভাৰতৰ ওপৰত থকা তেওঁলোকৰ বিশ্বাস ইয়াৰ জৰিয়তে বহুগুণে বৃদ্ধি পাইছে। তেওঁ লগতে উল্লেখ কৰে যে 5টা ছেমিকণ্ডাক্টৰৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তত ক্ষিপ্ৰতাৰে আৰম্ভ হৈছে। তেওঁ লগতে অনুষ্ঠানত উপস্থিত থকা দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক ভাৰতত নিৰ্মিত প্ৰথমটো ইলেক্ট্ৰনিক চিপ প্ৰদান কৰে। 2টা নতুন নিৰ্মাণকাৰী বিভাগে এনেধৰণৰ চিপৰ উৎপাদন অনাগত কেইটামান মাহৰ ভিতৰতে আৰম্ভ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱং তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে আজি বিয়লি ভাৰতত উপস্থিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আমন্ত্ৰণ মৰ্মে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীগৰাকী ভাৰতলৈ আহিব। ভ্ৰমণকালত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক স্বাৰ্থজড়িত বিভিন্ন বিষয়ক লৈ আলোচনাত মিলিত হ'ব। অভ্যাগত প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কৈছে যে ভাৰত ছিংগাপুৰৰ কূটনীতি সম্পৰ্ক 60 বছৰ সম্পন্ন হোৱাৰ সময়ত প্ৰধানমন্ত্ৰী ৱঙৰ এই ভ্ৰমণ যথেষ্ট গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে আৰু দেশ দুখনৰ মাজত থকা বন্ধুত্বমূলক সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰাৰ বাবে উভয় দেশ দৃঢ় প্ৰতিজ্ঞ, সেই কথা প্ৰতিফলিত হৈছে। মন্ত্ৰালয়ে লগতে কৈছে যে প্ৰধানমন্ত্ৰী ৱঙৰ এই ভ্ৰমণে প্ৰধানমন্ত্ৰীদ্বয়ক উভয় দেশৰ পাৰস্পৰিক স্বাৰ্থজনিত বিভিন্ন আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত নতুন দৃষ্টি ভংগীৰ সৃষ্টিৰ সুযোগ প্ৰদান কৰিছে। উল্লেখযোগ্য যে ছিংগাপুৰ হ'ল দক্ষিণ পূব এছিয়াৰ দেশসমূহৰ ভিতৰত ভাৰতৰ গুৰুত্বপূৰ্ণ ব্যৱসায় সহযোগী। বিগত বৰ্ষৰ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ছিংগাপুৰ ভ্ৰমণৰ সময়ছোৱাত হোৱা আলোচনাৰ মৰ্মে উভয় দেশৰ দ্বিপাক্ষিক সহযোগিতাক সৰ্বাত্মক কৌশলগত সহযোগিতালৈ উন্নীত কৰা হৈছে। চতুৰ্দশ নাগালেণ্ড বিধানসভাৰ সপ্তদশ অধিৱেশন আজিৰে পৰা আৰম্ভ হৈছে। অধিৱেশনৰ শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী হিচাপে মুখ্যমন্ত্ৰী নেইফিঅ' ৰিঅ'ই নাগালেণ্ডৰ পূৰ্বৰ ৰাজ্যপাল লা গণেশনৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিব আৰু বিধানসভাৰ অধ্যক্ষ ছাৰিংগেন লংকুমেৰে পূৰ্বৰ সদস্য নিউং চাং গ্যাংপাঙৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য আগবঢ়াব। অধিৱেশনৰ প্ৰথম দিনা নাগালেণ্ডৰ বিভিন্ন অঞ্চলত সংঘটিত ভূত প্ৰেত আদিৰ উপাসনাৰ দৰে কুসংস্কাৰ ৰোধ, নিবনুৱা সমস্যাৰ সৈতে জড়িত বিভিন্ন বিষয় উত্থাপন কৰা হ'ব। বিশ্ব নাৰিকল দিৱস উপলক্ষে কেৰালাৰ নাৰিকল বোৰ্ডে নাৰিকলৰ কৃষকসকলৰ বাবে আগবঢ়োৱা আৰ্থিক অনুদান যথেষ্ট বৃদ্ধি পাইছে। বোৰ্ডে জনোৱা মতে চলিত বৰ্ষত 2,50,000 নাৰিকল গছৰ পুলি ৰোপণ কৰা হৈছে আৰু ইয়াৰ বাবে কৃষকসকলক 50% আৰ্থিক অনুদান আগবঢ়োৱা হৈছে। গছপুলিৰ বাবে থকা অনুদান বৰ্তমানৰ 4 টকাৰ পৰা 45 টকালৈ বৃদ্ধি কৰা হৈছে। পুনৰ ৰোপণৰ বাবেও আৰ্থিক সহায় পূৰ্বৰ 40 টকাৰ পৰা 350 টকালৈ বৃদ্ধি কৰা হৈছে। নাৰিকল প্ৰযুক্তিৰ অভিযানৰ বাবেও আৰ্থিক অনুদান যথেষ্ট বৃদ্ধি কৰা হৈছে। উল্লেখযোগ্য যে নাৰিকল উদ্যোগৰ বিকাশ আৰু নাৰিকলৰ উপকাৰিতাৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে প্ৰতিবছৰে 2 ছেপ্টেম্বৰৰ দিনটো বিশ্ব নাৰিকল দিৱস হিচাপে পালন কৰি অহা হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। জম্মু কাশ্মীৰৰ বৈষ্ণোদেৱী যাত্ৰা একেৰাহে অষ্টম দিনৰ বাবে স্থগিত ৰখা হৈছে। আমাৰ জম্মু সংবাদদাতাই জনোৱা মতে ত্ৰিকুটা পাহাৰৰ প্ৰতিকূল বতৰৰ বাবে এই যাত্ৰা স্থগিত ৰখা হৈছে। একেৰাহে দি থকা বৰষুণ আৰু তাৰ ফলত হোৱা ভূমিস্খলনে যাত্ৰাপথসমূহ অসুৰক্ষিত কৰি তুলিছে। যাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে সকলো বৰ্তমান কোনোধৰণৰ যাত্ৰাৰ বাবে অনুমতি দিয়া নাই। অৱশ্যে বৰষুণ আৰু ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত বাটপথসমূহ পুনৰ মুকলি কৰাৰ বাবে প্ৰশাসনে সকলো ব্যৱস্থাৰ লগতে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। পৰিস্থিতি উন্নত নোহোৱালৈ আৰু প্ৰশাসনে অনুমতি নিদিয়ালৈ ভক্তসকলক প্ৰয়োজন নহলে কাটৰালৈ যাত্ৰা নকৰাৰ বাবে অনুৰোধ জনোৱা হৈছে। ছুদানৰ পশ্চিম দাফুৱা অঞ্চলত সংঘটিত এটা ভয়ংকৰ ভূমিস্খলনৰ ঘটনাত 1000 জনতকৈও অধিক লোকৰ মৃত্যু হৈছে। অঞ্চলটোৰ পৰিচালনাৰ দায়িত্বত থকা এটা সংগঠনে জানিবলৈ দিয়া মতে এই ঘটনাত পাহাৰীয়া অঞ্চলটোত থকা একমাত্ৰ গাঁওখনৰ মাত্ৰ এজন জীৱিত ব্যক্তিৰ বাহিৰে সকলোবোৰ বাসিন্দাৰ ইতিমধ্যে মৃত্যু হৈছে। কেইবাদিন ধৰি মাৰা পৰ্বতাঞ্চলত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত তাৰাচীন নামৰ এই গাঁওখনত হোৱা এই ঘটনাই গাঁওখনক ধবংসস্তূপত পৰিণত কৰিছে। অঞ্চলটোৰ সকলোবোৰ কাম কাজ নিয়ন্ত্ৰণ কৰি থকা ছুদান সংযুক্ত বাহিনীয়ে জানিবলৈ দিয়া মতে প্ৰাৰম্ভিক তথ্যমতে গাঁৱৰ বাসিন্দাসকলৰ 1000 জনতকৈও অধিক লোকৰ মৃত্যু হৈছে। সংগঠনটোৱে টেঙাফল উৎপাদনৰ বাবে পৰিচিত এই অঞ্চলটোৰ অৱস্থা উন্নত কৰাৰ বাবে সহায় আগবঢ়াবলৈ ৰাষ্ট্ৰসংঘ আৰু আন্তৰ্জাতিকভাৱে পুঁজি আবণ্টন দিয়া প্ৰতিষ্ঠানসমূহলৈ অনুৰোধ জনাইছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসমৰ বিভিন্ন অঞ্চলৰ লগতে মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশত মুষলধাৰ বৰষুণ অব্যাহত থাকিব বুলি প্ৰকাশ কৰিছে। বিভাগে জম্মু কাশ্মীৰ, লাডাখ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাব, হাৰিয়ানা, চণ্ডীগড় আৰু উত্তৰ প্ৰদেশৰ বিভিন্ন অঞ্চলত পশ্চিম অংশত আজিও ধাৰাষাৰ বৰষুণ হৈ থাকিব বুলি জানিবলৈ দিছে। বতৰৰ আগলি বতৰা অনুসৰি আজিৰে পৰা 4 দিনলৈ গুজৰাট, মহাৰাষ্ট্ৰৰ মধ্য অংশ, গোৱা, সৌৰাষ্ট্ৰ আৰু কচ্ছত বেছি পৰিমাণে বৰষুণ হ'ব। অহা 4 আৰু 5 ছেপ্টেম্বৰত সমগ্ৰ গুজৰাটৰ উপকূল অঞ্চলৰ লগতে লক্ষদ্বীপ আৰু গোৱাৰ উপকূলত সাগৰত মাছ মাৰিবলৈ নাযাবলৈ বিভাগে মাছমৰীয়াসকলৰ প্ৰতি পৰামৰ্শ আগবঢ়াইছে। নতুন দিল্লীত অহা বছৰৰ আগষ্টত বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপছ অনুষ্ঠিত হ'ব। পেৰিছত অনুষ্ঠিত চলিত বৰ্ষৰ বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ সামৰণি অনুষ্ঠানত কালি বেডমিণ্টন ৱৰ্ল্ডছ ফেডাৰেচন BWF এই সিদ্ধান্ত সদৰি কৰে। 2009 চনত হায়দৰাবাদত ভাৰতে অন্তিমবাৰৰ বাবে এই আগশাৰীৰ প্ৰতিযোগিতাখনৰ আয়োজন কৰিছিল। অহা বছৰ 4 বছৰৰ বিৰতিৰ অন্তত এছিয়াত এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ই ক্ৰীড়াৰ উন্নয়নৰ ক্ষেত্ৰত মহাদেশখনত ভাৰতে লৈ থকা কেন্দ্ৰীয় ভূমিকা পুনৰ প্ৰতিপন্ন কৰিব। 2018 চনত চীনে এছিয়াৰ অন্তিমখন ৰাষ্ট্ৰ হিচাপে নানজিং চহৰত প্ৰতিযোগিতাখনৰ আয়োজন কৰিছিল। প্ৰতিযোগিতাখনত এই পৰ্যন্ত তাৰকা খেলুৱৈ PV সিন্ধুৱে 1টা সোণ, 2টা ৰূপ আৰু 2টা ব্ৰঞ্জসহ মুঠ 5টা পদক দখল কৰি দেশৰ আটাইতকৈ সফল খেলুৱৈ হিচাপে পৰিগণিত হৈছে। কোপেনহেগেনত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ সংস্কৰণত ভাৰতৰ প্ৰকাশ পাডুকনে ব্ৰঞ্জৰ পদক দখল কৰিছিল। ইয়াৰ পাছতে লণ্ডনত 2011 চনত জালা গুট্টা আৰু অশ্বিনী পোনাপ্পাই দেশলৈ সন্মান কঢ়িয়াই আনিছিল। প্ৰতিযোগিতাখনৰ শেহতীয়া সংস্কৰণত পুৰুষৰ ডাবলছত স্বাতিক সাইৰাজ ৰণকি ৰেড্ডী আৰু চিৰাগ চেট্টীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিছিল। আগশাৰীৰ খেলুৱৈ HS প্ৰণয়ে 2023 চনত প্ৰতিযোগিতাখনত পুৰুষৰ ছিংগলছত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ য়শোভূমিত ছেমিকন ইণ্ডিয়া 2025ৰ শুভাৰম্ভ কৰে। ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱং 3দিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে আজি বিয়লি ভাৰতত উপস্থিত হ'ব। চতুৰ্দশ নাগালেণ্ড বিধানসভাৰ 7ম অধিৱেশন আজিৰে পৰা আৰম্ভ হৈছে। জম্মু কাশ্মীৰৰ বৈষ্ণোদেৱী যাত্ৰা একেৰাহে 8ম দিনৰ বাবে স্থগিত ৰখা হৈছে আৰু ছুদানৰ পশ্চিম দাফুৱা অঞ্চলত সংঘটিত ভয়ংকৰ ভূমিস্খলনৰ ঘটনাত 1000তকৈও অধিক লোকৰ মৃত্যু হৈছে। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।